ইয়া আকাশবাণী। বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে, ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে নিযুক্তি মেলাৰ জৰিয়তে বৰ্তমানলৈকে দেশত 10 লাখৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ভাৰতীয় ন্যায় ব্যৱস্থা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গভাই প্ৰকাশ কৰিছে। ৰাছিয়াই যে আকাশমাৰ্গেৰে ইউক্ৰেইনৰ ওপৰত ব্যাপক হাৰত আক্ৰমণ চলায় আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ লৰ্ডছত তৃতীয় টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে প্ৰথম ইনিংছত বাতৰি যুগুতোৱাৰ পৰলৈকে 5টা উইকেটৰ বিনিময়ত 286 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া শুনক বিতং বাতৰি। নিযুক্তি মেলাই যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু তেওঁলোকক বিকশিত ভাৰত গঢ়া প্ৰক্ৰিয়াৰ অনুঘটক কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচাইছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাছত 16 নিযুক্তি মেলাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে কয়। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক অভিনন্দন প্ৰদান কৰি শ্ৰীমোদীয়ে কয় যে চৰকাৰৰ নিযুক্তি মেলা উদ্যমৰ জৰিয়তে লাখ লাখ যুৱক যুৱতীয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত স্থায়ী নিযুক্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। দেশত ষ্টাৰ্টআপ প্ৰতিষ্ঠান, উদ্ভাৱন আৰু গৱেষণাৰ বাবে অনুকূল বাতাৱৰণ গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত দেশত যুৱ প্ৰজন্মৰ সামৰ্থ বৃদ্ধি পাইছে। বিশ্ববেংকৰ লেখীয়া গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে বৰ্তমান ভাৰতৰ প্ৰশংসা কৰিবলৈ লৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত বিশ্বৰ সৰ্বাধিক সমতা থকা দেশসমূহৰ ভিতৰত অন্যতম ৰূপে পৰিগণিত হৈছে। নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি দেশত 47টা স্থানত আজি নিযুক্তি মেলাৰ আয়োজন কৰা হয়। পশ্চিমবংগৰ শিয়ালদাহ, শিলিগুৰি আৰু খড়গপুৰত অনুষ্ঠিত হোৱা নিযুক্তি মেলাত 449গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰত 148গৰাকী প্ৰাৰ্থীক দক্ষিণপুৰ ৰেল বিভাগত নিযুক্তি প্ৰদান কৰে। মুম্বাইত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে 189গৰাকী আৰু পুণেত কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰ মহলে 114গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, কৰ্মচাৰী আৰু ওজৰাপত্ৰি নিষ্পত্তি আৰু পেঞ্চন, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, ৰাজহ বিভাগ, ডাক বিভাগ আৰু উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। নিযুক্তি মেলাৰ জৰিয়তে বৰ্তমানলৈকে দেশত 10 লাখৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ'ব। শ্ৰীশ্বাহে আজি তিৰুৱনন্তপুৰমৰ পুথৰিকন্দম খেলপথাৰত বিজেপিৰ ৱাৰ্ড পৰ্যায়ৰ বৈঠকত সম্বোধন কৰি বিকশিত কেৰালা বিকশিত ভাৰতৰ এক অভিন্ন অংশ। তেওঁ দুৰ্নীতিমুক্ত শাসন, সকলো শ্ৰেণীৰ লোকৰ মাজত চৰকাৰী আঁচনিসমূহৰ সমান উপলব্ধতা, ৰাজনৈতিক স্বাৰ্থৰ উদ্ধত উন্নয়ন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই 3টা মুখ্য বিষয়ে কেৰালাৰ বিকাশৰ বাবে বুনিয়াদ সৃষ্টি কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কিদৰে অপাৰেচন সিন্দুৰ আৰু ছাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিলে সেই কথা উল্লেখ কৰি মোদী চৰকাৰৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ শলাগ লয়। অনুষ্ঠানত বিজেপিৰ অধ্যক্ষ ৰাজীৱ চন্দ্ৰশেখৰ, কেৰালা বিজেপিৰ প্ৰভাৰী প্ৰকাশ জাভেদকাৰ, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়েন আৰু অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে। দক্ষিণ কেৰালাৰ প্ৰায় 37,000 দলীয় নেতৃবৃন্দই অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানটো এইবছৰৰ শেষত হ'বলগীয়া স্থানীয় নিৰ্বাচনৰ আগে আগে অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহে তিৰুৱনন্তপুৰমত বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক মুখ্য কাৰ্যালয়টো মুকলি কৰে। ভাৰতীয় ন্যায় ব্যৱস্থা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি আৰু ইয়াক প্ৰতিৰোধ কৰাটোৱে প্ৰয়োজনীয় বিষয় হৈ পৰিছে বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গভাই প্ৰকাশ কৰিছে। আজি হায়দৰাবাদত অনুষ্ঠিত হোৱা নালচাৰ 22 সংখ্যক বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যদিও আমাৰ আইনী ব্যৱস্থাটোৰ সংশোধন কৰাটো অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে, তেওঁ আশাবাদী যে নাগৰিকসকলে সুকলমে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ লগতে উল্লেখ কৰে যে আমাৰ দেশ তথা ইয়াৰ আইন ব্যৱস্থাটোৱে বছৰ বছৰ আৰু কোনো কোনো ক্ষেত্ৰত দশক দশক ধৰি বিচাৰাধীন হৈ থকা বিভিন্ন গোচৰৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁ নতুনকৈ উত্তীৰ্ণ হোৱা স্নাতক ডিগ্ৰীধাৰীসকলক ভৱিষ্যতে ক্ষমতা লাভ কৰাৰ পৰিৱৰ্তে ক্ষমতাৰ লাভৰ পৰিৱৰ্তে সততাৰ সন্ধানত নিজৰ গুৰু বিচাৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। তেলেংগানা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ সুজয় পালে সভাপতিত্ব কৰা সমাৱৰ্তন অনুষ্ঠানত মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পি এছ নৰসিংহয়ো অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
ৰাছিয়াই আজি আকাশমাৰ্গেৰে ইউক্ৰেইনৰ ওপৰত ব্যাপক হাৰত আক্ৰমণ চলায়। এই আক্ৰমণত প্ৰায় 600 ড্ৰোন আৰু 26 ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হয়। চহৰসমূহক লক্ষ্য কৰি কৰা আক্ৰমণত দেশখনৰ পশ্চিম অঞ্চলৰ লভিভ, লুটস্ক, চৰ্নিভেজ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। আক্ৰমণত ৰোমানিয়াৰ সীমান্তৱৰ্তী অঞ্চলত 2 লোক নিহত হোৱাৰ লগতে 20 লোক আহত হয়। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমাৰ জেলেনস্কিয়ে এই আক্ৰমণত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি অসামৰিক আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিৰ কথা ব্যক্ত কৰে। প্ৰত্যুত্তৰত ইউক্ৰেইনৰ বায়ুসেনাই 25 ক্ষেপণাস্ত্ৰ আৰু 319 ড্ৰোন নিক্ষেপ কৰাৰ লগতে অতিৰিক্ত 258 ইলেক্ট্ৰনিক ৱাৰফেয়াৰ প্ৰতিৰোধ কৰে। ইফালে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি কালি 155 ইউক্ৰেইনৰ ড্ৰোন নিক্ষেপ কৰা হৈছিল, য'ত মস্কো অভিমুখী 11 ড্ৰোন আছে। শেহতীয়াকৈ ইউক্ৰেইনলৈ আমেৰিকাই আগবঢ়োৱা সামৰিক সহযোগিতা পুনৰ আৰম্ভ কৰাৰ মাজতে ইউক্ৰেইনৰ ভূখণ্ডৰ গভীৰতালৈ ৰাছিয়াৰ আক্ৰমণ বৃদ্ধি পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে পবিত্ৰ সুশ্ৰুত জয়ন্তীৰ উপলক্ষে কাইলৈৰ পৰা 3-দিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ শৈল্যকণ 2025ৰ আয়োজন কৰিছে। প্ৰতিবছৰে 15 জুলাইত উদযাপন কৰা সুশ্ৰুত জয়ন্তীত অস্ত্ৰোপচাৰৰ পিতৃ কিংবদন্তী আচাৰ্য সুশ্ৰুতক স্মৰণ কৰা হয়। এই আলোচনা চক্ৰত সাধাৰণ অস্ত্ৰোপচাৰ, এনাৰকটেল অস্ত্ৰোপচাৰ আৰু ইউৰোচাৰ্জিকেলকে ধৰি বিভিন্ন ধৰণৰ চিকিৎসা প্ৰণালী প্ৰদৰ্শন কৰা হ'ব। আলোচনা চক্ৰৰ প্ৰথম দিনটোত 10 সাধাৰণ এণ্ডস্কপিক লেপাৰস্কপিক অস্ত্ৰোপচাৰ কৰা হ'ব। দ্বিতীয় দিনা 16 এনাৰকটেল অস্ত্ৰোপচাৰ প্ৰদৰ্শন কৰা হ'ব, যিয়ে অংশগ্ৰহণকাৰীসকলক অস্ত্ৰোপচাৰৰ অনুশীলনসমূহ পৰ্যবেক্ষণ কৰা আৰু শিকাৰ সুযোগ প্ৰদান কৰিব। উদ্ভাৱন, একত্ৰীকৰণ আৰু অনুপ্ৰেৰণাক মূলমন্ত্ৰ হিচাপে লোৱা শৈল্যকণ 2025ত পৰম্পৰা আৰু প্ৰযুক্তিৰ সংগম হিচাপে উদযাপন কৰিবলৈ সাজু হৈছে। এই আলোচনা চক্ৰত ভাৰতৰ লগতে বিশ্বৰ 500ৰো অধিক বিদগ্ধ পণ্ডিত, শৈল্য চিকিৎসক, গৱেষক আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰিব বুলি উদযাপন সমিতিৰ তৰফৰ পৰা জানিবলৈ দিছে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী ৰামমোহন নাইডুৱে এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত দেশৰ বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই আগবঢ়োৱা প্ৰতিবেদন বিষয়ত কয় যে এয়া হৈছে সংস্থাটোৱে কেৱল প্ৰাথমিক পৰ্যায়ৰ তদন্তৰ পিছত প্ৰকাশ কৰা এটা প্ৰতিবেদন। তেওঁ লগতে চূড়ান্ত প্ৰতিবেদন প্ৰকাশ নোহোৱা পৰ্যন্ত কোনো সিদ্ধান্ত উপনীত নহবলৈ জনসাধাৰণক আহ্বান জনাইছে। অসামৰিক বিমান পৰিবহণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী মুৰলীধৰ মহলেও কেৱল 15 প্ৰাথমিক তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত দুৰ্ঘটনা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে। বালি আৰু ধূলিৰ ধুমুহাৰ ফলত বিশ্বৰ 150খনতকৈ অধিক দেশৰ 330 নিযুতৰো অধিক লোক প্ৰভাৱিত হোৱাৰ লগতে স্বাস্থ্য, অৰ্থনীতি আৰু পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি বিশ্ব বতৰ বিজ্ঞান সংস্থাই জানিবলৈ দিছে। ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কয় যে বিশ্বত বছৰি 2 বিলিয়ন টন ধূলি নিৰ্গত হয়। ইয়াৰে 80%তকৈ অধিক উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্য মৰুভূমিৰ পৰা উৎপন্ন হয়। সংস্থাটোৱে কয় যে মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা অঞ্চলটোত কেৱল ধুমুহাৰ ক্ষয় ক্ষতিৰ বাবে বাৰ্ষিক $150 বিলিয়নতকৈ অধিক ব্যয় হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে বালি আৰু ধূলিৰ ধুমুহাৰ বিৰুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে 2025ৰ পৰা 2034লৈ সমৰ্পিত দশক বুলি ঘোষণা কৰিছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ লৰ্ডছত তৃতীয় টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে প্ৰথম ইনিংছত বাতৰি যুগুতাৰ পৰলৈকে 5টা উইকেটৰ বিনিময়ত 284 ৰান সংগ্ৰহ কৰিছে। ভাৰতে দ্বিতীয় দিনৰ অন্তত 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 145 ৰানৰ পৰা খেল আৰম্ভ কৰি ভোজন বিৰতিলৈ 4টা উইকেটৰ বিনিময়ত 248 ৰান সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পূৰ্বে 74 ৰান সংগ্ৰহ কৰা ঋষভ পণ্ট ৰান আউট হয়। ভোজন বিৰতিৰ পিছত কে এল ৰাহুলে 100 ৰান সম্পূৰ্ণ কৰাৰ পাছতে সৈয়ব বছিৰৰ বলত আউট হয়। 5খনীয়া এণ্ডাৰছন তেণ্ডুলকাৰ শৃংখলাৰ তৃতীয়খন টেষ্টৰ প্ৰথম ইনিংছত ঘৰুৱা দল ইংলেণ্ডে 387 ৰান সংগ্ৰহ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে নিযুক্তি মেলাৰ জৰিয়তে বৰ্তমানলৈকে দেশত 10 লাখৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। ৰাছিয়াই আজি আকাশমাৰ্গেৰে ইউক্ৰেইনৰ ওপৰত ব্যাপক হাৰত আক্ৰমণ চলায় আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ লৰ্ডছত তৃতীয় টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে প্ৰথম ইনিংছত বাতৰি যুগুতাৰ পৰলৈকে 5টা উইকেটৰ বিনিময়ত 284 ৰান সংগ্ৰহ কৰিছে। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।